Good evening. Itu Agreshwani Kohimba. Some laga kobo puri asi kumnongla. Pohila headlines. Narcotic police station ba narcotic drugs aru psychotropic substances kando 30 crore toka damto July ba September somoyde kabza korise. President Draupadi Murmu ka koise hussa aru sach kotha kwaba legal fraternity to bishi takur kori dibo. Ayushman Bharat Health Checkup Camp to Kohima Village de Joga Kurigina ABPMGEY laga 6th anniversary do Manaisi aro Lok Sabha MP Nagaland Esubomar and Janiru Parliamentary Standing Committee on Communications and Information Technology laga member hisabi appoint koise. Itia pura khobar. Narcotic police station ba Nagalandi dusra police stations lokoti milagina narcotic drugs aru psychotropic substances kandal 30 crore toka damto July ba September somoyde kabza korise. Nagaland police ba press brief issue kuri diya koise narcotic police station ba charta cases to narcotic drugs aru psychotropic substances act 1985 nichi to register korise aru 23 manokandi 17 muta aru 6 ta maiki kan milagina telugu juriyadi giraftar korise. Nagaland police ba dorka muto parjan karidu Karnataka police logo di dikena drug consignment laga commercial quantities to kamya kuri durise aru wanted drug smuggler khan giraftar korise. Drugs kando Manipur ba Karnataka di hawa ba loi jai thakise aru Indonesia ekta module to bi dhorise. Dusra damu development di West Bengal police ba unurut kuriadi Nagaland police ba trafficker kando dhorise jom ba yaba aru world is yours tablets kando Nagaland ba West Bengal laga alag-alag jagadi pathai diyadi shamil thakise. Nagaland police ba koise ke bishi manobra agi ahikena police lokodi jan kali diya par drugs aro traffickers kan dhori boli moto koise aro drug traffickers aro tai kan laga manu kan laga dhun bostu kan du kabza kore boli kam kori ase. Itu ba manu kan aro civil samaj organizations lokot narcotic drugs laga sob kisam bikri kori aloko juriya jan kali du sobse surat police station nohole narcotic police station police headquarter nohole Made in mobile app pra janai dibole anurodh korise. Nagaland police pa biswas janai kena jankari diya manolaka identity to lokai rakhibo boli koise. President Draupadi Murmu pra koise hussa aru sach kotha kwaba legal fraternity to takut kori dibole ase. Nalsar University laga 21 convocation Hyderabad di kotha kori President Murmu pra karib aru dukhi kan laga lokoti samaj laga niyai dibole kam koribo karone dorkar janai dise. Mike Khan Khilaf atrocity scene munduk janai dikena taipa kuisi bia kam khilafi milai kina kam koribo lage. President ba students join kan academics di sobse bhal hoisi taipa lokoti gold medal dise. Chief Medical Officer Kohima laka office ba Ayushman Bharat Health Checkup Camp to Kohima Village Primary Health Center di aji joga kuisi. Camp to District Implementation Unit of Ayushman Bharat Pratham Mantri Jan Arogya Yojana ABPMGEY aru Kohima District nichire Impaneled Hospital sob lokoti milai kina aji joga kuisi. Event to Ayushman Bhakwara Celebration laka bhakti rakhi kena ABPMGEY laka 6th anniversary do manaise. Program di kotha kore Deputy Chief Medical Officer Dr. Imcha Toshiba sob beneficiaries lokoti scheme nichire healthcare services diya laka pura faida uthabole monothai dise. Village Chairman Abdusra Collect Kanbra KMD Joplesi John Dobra alag-alag services kandi general health checkup screening do diabetes aru hypertension obstetrics aru gynecology ophthalmology dental procedures ayush consultation aru enrollment do ABPMGEY CMHIS schemes milai kena dise. Event samedi dia health services to 51 upper beneficiaries kanba loise. Lok Sabha MP Nagaland Esubomar and Janiru Parliamentary Standing Committee on Communications and Information Technology laka member hisabi sal 2024-25 karni appoint korise. Ekta press statement je itu janai dikena Nagaland Pradesh Congress Committee NPCC pra koise Janiru sokna thakya leader ase jomba state aru itu laka constituent laka welfare karni commitment rakhya do bishi badhai ase. Statement ra koise ki tai do MP ekta hisabi elect koriya pasur tai represent koriya manukan uthai kina empower kori dibole alag alag kam din mehnat kam kori ase. Jamil Rupari congratulate Kuri and PCC ba Tai laga expertise ti biswas janaisi aru dedication ba Amikan community laga icha aki loi jabo aru Amikan state laga chehera do uthai dibo bole koise. Apni khan Akashvani Kohimar ba diya khobor huni ase. Apni khan ba idu khobor do news on air app aru YouTube channel AIR News Kohimar ba huni bole paribo. Nagaland Advisor for CAWD aru Texas koti chokha moga kese nijo gyando practice na korile hikia ekla do kam nai. Taiba fusa chitra me students unite ko himalaka 29th general session kam freshers day de aji auditorium hall Baptist High Kohimadi kotha kese khamoga students koti kamya phobali aru bosti gerja aru samaj kani modo দিয়া হব বলে জানাই দিবে না মমতাই দিছে তাই বা স্টুডেন্টসক যে সোশ্যাল মিডিয়া বা আসাম বা ইনফ্লুয়েন্স না করে কিনা ঠিক প্রভাব না করে বলে বি খুশিয়াও জানাই দিছে খামোগ্রা দুসর দেশ বা কালচারাল ইনফ্লুয়েন্স করিয়া দি কথা করে খালোয়া আর কাপড়া কান কিনা এডপ্ট করেছে এটা জানাই দিছে কিন্তু মেহনত পর কাম করে আমি ওটা পুরা মানিয়া নাই বলে কয়েছে সরকার জবস ইকলা বিচারে দি মন্তব্য জানাই দি কিনা তাই বা স্টুডেন্টসক এইটো এটিটিউড বদলি করি বলে আর দুসরা সেক্টরস নিজেও করিয়া কাম খান বিচারি কিনা করি বলে কয়ে দিছে খামোবা স্টুডেন্টস লগত নিজৰ কালচাৰে ঠিক কৰা হ'ব বুলি আৰু খ্ৰীষ্টিয়ান আইডেণ্টিটি লগা তাকত কৰি ৰাখি গেলা ইমানদাৰ মেহনত পৰা কাম কৰি আৰু ইণ্ডিগ্ৰিটি লগা কালচাৰ মানি ৰাখি বুলি কৈছে অকিশান্তি ফুচা চিত্ৰমি ষ্টুডেণ্টছ ইউনিয়ন কহিমাবা এইটো লগা মেম্বাৰছ যোন খান কামিয়াব কৰি পি এইচ ডি কটা হৈছে আৰু কম্পিটিটিভ এক্সামিনেশ্যনছ ক্লিয়াৰ কৰিছে তাই খানৰ প্ৰতি মান দিছে Nagaland Advisor for Urban Development and Municipal Affairs, Jalio Ryobra, Naga Community Majidi Shantiban Vila Joegna, Thagibuli Aji Kwaise, Chakruma Public Organization, CPO, Banaigena, 150 Salpun Jalaka Commemoration Do, Chamukatimadi Rakhegana, Ikdin Rakya Seminar, Jorka Kuriyadi Darbra Kutakwaise, Jalio Bra Kwaise Ke, Pahila Samwedi Dimapur Laka, প্লেইন জাগা কাণ্ড চক্রমা অঙ্গামিজ পৰা ডমিনেট কৰি থাকিছে কিন্তু আজি বিশ্ব নাগবস্তি কাণ্ড প্লেইন জাগা কাণ্ডি বনাই লৈছে তাৰ পৰা চাফা কৰি জনাই দিছে জম্মু কাটি মাজিষ্ট্ৰেট এডমিনিষ্ট্ৰেশ্যন কাম আচাংৰা কৰি বুলি একলা নিমিটি বনাই দিছে আৰু এইটো বনাই দিয়া দি কোনো উল্টা ভাৱনা নাকৰি বুলি কৈ দিছে ইউনিয়ন মিনিষ্টাৰ ফৰ টেক্সটাইলছ গিৰিৰাজ সিং বৰা আজি কৈছে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ পৰা টাৰ্গেট বনাই কিনা দেশ বৰা হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টছ 60,000 crore টকা ৰকম এক্সপৰ্ট কৰি দিবলৈ আছে তাৰ পৰা কৈছে কি এতিয়া হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টছ লগা এক্সপৰ্ট ভলিউমটো 45,000 crore টকা আছে যোনটো প্ৰমোশ্যন টকা পইচা মতো কৰো ট্ৰেইনিং বা উঠাই দিবলৈ দৰকাৰ আছে এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল ফৰ হেণ্ডিক্ৰাফ্ট লগা সবচে পহিলা অফিচটো অবেন্দ্ৰ মহাৰাতীশল সংস্থান দি খোলাই দিয়া পাছতে পাটনাদি একটা ফাংচন রাখি কিনা কথা করে সিং পা কৈছে রুরাল জায়গা বা হ্যান্ডিক্রাফ্ট কান কামিয়াব করে দিবলে নতুন টেকনোলজি কান এআই আর থ্রি ডি এডপ্ট করে বলে লাগে ইয়ার মধ্যে জায়গা কৈছে কি আর্টিস্টেন্স লাগা প্রোডাক্ট এক্সপোর্ট করে আদে উঠাই দিবলে ইচ্ছা হইলে জি আই সার্টিফাইড প্রোডাক্টস লাগা গিনটিও উঠাই দিব লাগে বলে কৈছে আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা তেওঁলোকৰ মূল ভাৱনা কথা কান্দ দেশ আৰু বিদেশ দি থাকি আখান লগত মন কী বাত কাৰ্যক্ৰম দি আকাশবাণী বা আহিয়াকালি খোজৰ 11 বজাত দি কৈ দিবলৈ আছে কাৰ্যক্ৰমটো আকাশবাণী আৰু দূৰদৰ্শন ই আই আৰ নিউজ ৱেবছাইট আৰু নিউজ অন ইয়াৰ মোবাইল এপ লগা পুৰণ নেটৱৰ্ক দি প্ৰচাৰণ কৰি দিবলৈ আছে এইটো এ আই আৰ নিউজ ডি ডি নিউজ পি এম অ' আৰু ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা ইউটিউব চেনেলছ দি লাইভ ষ্ট্ৰীম কৰিবলৈ আছে আকাশবাণী বা কাৰ্যক্ৰমটো হিন্দী দি প্ৰচাৰণ কৰি দিয়াৰ লগে লগে ৰিজনেল ভাষা কান্তি বি প্ৰচাৰ কৰি দিবলৈ আছে খবৰ চেষ্টি হেডলাইনছ যুৱৰা জনাই দি আছে নাৰ্কটিক পুলিচ ষ্টেচন বা নাৰ্কটিক ড্ৰাগছ আৰু চাইকট্ৰফিক ছাবষ্টেন্সেছ কাণ্ড 30 crore টকা দাম ওপৰত জুলাই বা ছেপ্টেম্বৰ সময়তে কব্জা কৰিছে প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱা কৈছে খুচৰা আৰু ছাছ কথা কোৱা বা লিগেল ফ্ৰেটাৰ্নিটিৰো বেছি তাকত কৰি দিবলৈ আছে আয়ুষ্মান ভাৰত হেল্থ চেক আপ কেম্পটো কহিমা ভিলেজ দি জয়গা কৰি কেনে এ বি পি এম জি ই ৱাই লগা 6th anniversary দেৱালাইছে আৰু লোকসভা এম পি নাগালেণ্ড এছ চুব্ৰমণিয়ান জামেৰো পাৰ্লিমেণ্টাৰী ষ্টেণ্ডিং কমিটি অন কমিউনিকেশ্যন এণ্ড ইনফৰমেশ্যন টেকনলজি লগা মেম্বাৰ হিচাপে এপইণ্ট কৰিছে আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে আপুনি কাল চব কাৰণে ভাল ৰাতি হবি